আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই জেন্তী ৰাণী ডেকা। ৰাজ্যৰ চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিপট্টা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰথমটো আনুষ্ঠানিক কাৰ্যসূচী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চাবুৱাত আৰম্ভ কৰিব। দিনজয় চাহ বাগিচাৰ খেলপথাৰত হ'বলগীয়া এই কাৰ্যসূচীত ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ড০ শৰ্মাই প্ৰস্তাৱিত ভূমি বন্দোবস্তিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰিব। এই বন্দোবস্তি অনুযায়ী শ্ৰমিকৰ আৱাসিক এলেকাত বসবাস কৰা চাহ জনগোষ্ঠীৰ শ্ৰমিক পৰিয়ালসমূহক এই প্ৰপত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ জৰিয়তে এই পৰিয়ালসমূহে আধুনিক জৰীপ মানচিত্ৰৰ জৰিয়তে ভূমিৰ অধিকাৰ লাভ কৰিব। ইয়াৰ লগতে গৃহ নিৰ্মাণ আৰু প্ৰয়োজনীয় বেংক ঋণ শিক্ষা আৰু কল্যাণমূলক আঁচনিসমূহৰ সুবিধাও লাভ কৰিব। এই অধিকাৰ ডিজিটেলি নথিভুক্ত স্থায়ী ভূমি অধিকাৰ হ'ব বুলি ৰাজ্য চৰকাৰে ইতিমধ্যে সদৰি কৰিছে। 826খন চাহ বাগিচা সামৰি লোৱা এই পদক্ষেপৰ অন্তৰ্ভুক্ত শ্ৰমিক পৰিয়ালসমূহক সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় অথবা নিৰ্ধাৰিত কেন্দ্ৰৰ পৰা অফলাইন প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ ৰাজ্য চৰকাৰে অনুৰোধ জনাইছে। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ গল্ডফিল্ডত অনুষ্ঠিত চাবুৱা কেন্দ্ৰীয় অধিৱেশন তথা মটক যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত কালি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে। মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ সৌজন্যত বেংমৰা সমন্বয় ক্ষেত্ৰত চাৰিদিনীয়াকৈ এই যুৱ মহোৎসৱৰ আয়োজন কৰা হৈছিল। শ্ৰীসোণোৱালে তেওঁৰ ভাষণত কয় যে অসমৰ জাতীয় জীৱনৰ সকলো সন্ধিক্ষণত সবল ভূমিকা গ্ৰহণ কৰি অহা মটক জনগোষ্ঠীয়ে ৰাজ্যখনৰ আৰ্থসামাজিক আৰু সাংস্কৃতিক উত্তৰণৰ দিশত বিশেষ অৰিহণা যোগাই আহিছে। তেওঁ বিকশিত আৰু আত্মনিৰ্ভৰ অসম গঢ়াৰ বাবে মটক জনগোষ্ঠীৰ যুৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
মটক যুৱ মহোৎসৱৰ উপলক্ষে সমবেত হোৱা সমূহ ৰাইজলৈ মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু উদ্যোক্তাসকললৈ অভিনন্দন যাচিছো, কাৰণ সুন্দৰভাৱে আপোনালোকে চাৰিদিনীয়া কাৰ্যসূচীৰে এই যুৱ মহোৎসৱ আয়োজন কৰিছে। যুৱ শব্দটোৱে সমবেত সমূহ ৰাইজক বিশেষভাৱে শক্তি যোগান ধৰে, কাৰণ আমি সকলোৱে জীৱনৰ বাটত যুৱক হিচাপে যেতিয়া পৰিচয় লাভ কৰো সেই মুহূৰ্ততে আমাৰ ব্যক্তিত্বত উৎসাহ উদ্দীপনা আৰু স্পৃহা একাগ্ৰতা মানসিক আৰু শাৰীৰিক সুস্থতা আৰু আগলৈ আগবাঢ়ি যোৱাৰ যিটো প্ৰৱণতা এই সকলোবিলাক মানৱীয় গুণৰ উপাদান এই যুৱ হৈ থকাৰ কালতে ঐক্যবদ্ধ হৈ এগৰাকী ব্যক্তিক জীৱনৰ বাটত সফলতা দুৱাৰ দলিলৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষভাৱে এই গুণবিলাকে প্ৰভাৱিত কৰে।
কালিৰ মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে মটক জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মাৰক গ্ৰন্থখন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উন্মোচন কৰে। শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত দোহালীয়া আৰু বাদশাহী সংৰক্ষিত বনাঞ্চলৰ অবৈধভাৱে দখলীকৃত ভূমি প্ৰশাসন আৰু বন বিভাগে কালিৰে পৰা উচ্ছেদ অভিযান চলাইছে। বনাঞ্চলৰ প্ৰায় 1000 বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে এই অভিযান চলোৱা হৈছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে অঞ্চলটোত বসবাস কৰা 995টা পৰিয়াললৈ ইতিপূৰ্বে জাননী জাৰি কৰা হৈছিল। জাননী লাভ কৰাৰ পাছতে অধিকাংশ লোকে স্বেচ্ছাই সেই স্থান পৰিত্যাগ কৰে। বাকী থকা পৰিয়ালসমূহ উচ্ছেদ কৰাৰ বাবে অভিযান চলোৱা হৈছে। 3 দিনৰ ভিতৰত উচ্ছেদ অভিযান সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি জিলা প্ৰশাসনে জনাইছে। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে ৰূপায়ণ কৰা ৰাষ্ট্ৰীয় বায়ুশ্ৰী যোজনাৰ অধীনত কালি যোৰহাট জিলাৰ 3110গৰাকী হিতাধিকাৰীৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। ৰাষ্ট্ৰীয় বায়ুশ্ৰী যোজনাৰ অধীনত বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ লোকসকলক তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী বিনামূলীয়াভাৱে প্ৰদান কৰা হয়। সমাজ কল্যাণ বিভাগৰ সহযোগত যোৰহাটৰ শিক্ষা ভৱনত আয়োজিত অনুষ্ঠানত 150গৰাকী হিতাধিকাৰীক মটৰৰ দ্বাৰা চালিত ট্ৰাইচাইকেল, বিভিন্ন প্ৰকাৰৰ হুইল চেয়াৰ আদি বিতৰণ কৰা হয়। অনুষ্ঠানত যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাকে ধৰি আন কেইবাগৰাকী বিধায়ক তথা জিলা সমাজ কল্যাণ বিভাগৰ বিষয়াসকল উপস্থিত থাকে। বিশ্বনাথ ঘাট নদী আৰক্ষী থানাৰ নতুনকৈ নিৰ্মাণ হ'বলগীয়া ভৱনৰ কালি আধাৰশিলা স্থাপন কৰা হয়। মৈত্ৰী আঁচনিৰ অধীনত 2,72,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰকে ধৰি অঞ্চলটোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।